বন্ধুসকল, আপোনালোকে জানে যে আজি সমগ্র বিশ্বত জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে আৰু এই ক্রমবর্ধমান জনসংখ্যার খাদ্যৰ প্রয়োজনীয়তা পূৰা কৰিবলৈ কৃষকসকলে ৰাসায়নিক সাৰৰ প্রয়োগ অতি দ্রুততাৰে কৰিবলৈ লৈছে, যাৰ ফলত মাটিৰ উর্বরতা শক্তি ক্রমান্বয়ে হ্রাস পাইছে। আমাৰ খেতিয়কসকলে আমাৰ বাবে শস্য উৎপাদন কৰিবলৈ যথেষ্ট কষ্ট কৰে, নিজৰ সন্তানৰ দৰে শস্যৰ যত্ন লয়, কিন্তু শেষত যদি তেওঁলোকে আকাংক্ষিত ফল নাপায়, মানে আশা কৰাতকৈ যদি উৎপাদন কম হয়, তেতিয়া তেওঁলোক অতিমাত্ৰা হতাশাৰ সন্মুখীন হয়।